এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ কালি বিধানসভা নিৰ্বাচনৰ বাবে ৰাজপত্ৰিত অধিসূচনা জাৰি। 23 মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম দিন। ৰাজপত্ৰিত অধিসূচনা জাৰি কৰাৰ পাছতে বিভিন্ন জিলা প্ৰশাসনৰ কঠোৰ নীতি নিৰ্দেশনা। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত 10 গৰাকী শীৰ্ষ আৰক্ষী আৰু প্ৰশাসনিক বিষয়াৰ বদলি। ৰাজ্যৰ বিভিন্ন ঠাইত ধুমুহাত বিস্তৰ ক্ষয়ক্ষতি আৰু কিদাম্বি শ্ৰীকান্তৰ অংশগ্ৰহণেৰে ফ্ৰান্সত আজি অৰ্লিন্ছ মাষ্টাৰ্ছ ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজপত্ৰিত অধিসূচনা জাৰি হোৱা বুলি ঘোষণা কৰে। ইয়াৰ লগে লগে ৰাজ্যত মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। 126টা সমষ্টিৰ বাবে 23 মাৰ্চত মনোনয়ন দাখিলৰ সামৰণি পৰিব। সমষ্টিসমূহৰ ভিতৰত 9টা অনুসূচিত জাতিৰ বাবে আৰু 19টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৰখা হৈছে বুলি শ্ৰীগোৱেলে সংবাদমেলত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ 31,486টা ভোটকেন্দ্ৰত 2,50,21,413 ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। এই ভোটগ্ৰহণত 100% ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব। ভোটগ্ৰহণ নিয়াৰিকৈ চলাই নিয়াৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ 200টা কোম্পানী ইতিমধ্যে ৰাজ্যত উপস্থিত হৈছে আৰু এই সপ্তাহতে কেইবাটাও কোম্পানী আহি পাব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। দলগাঁও সমষ্টিত সৰ্বাধিক সংখ্যক আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আমৰি সমষ্টিত সৰ্বনিম্ন ভোটদাতা আছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীগোৱেলে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নথি পত্ৰসহ কেন্দ্ৰলৈ গৈ সকলোকে ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনায়। মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে নিৰ্বাচনৰ সময়ত নগদ ধন সৰবৰাহ সন্দৰ্ভত থকা নীতি নিয়মৰ বিষয়ে কালিৰ সংবাদমেলত প্ৰকাশ কৰে।
Of the person carrying the cash must be verified before you seize the cash. Because many businessmen also from their daily sales carry cash to the banks to deposit. There are sales collections which take place. So whether that money is intended for being used to induce voters is a necessary criteria to seize the cash. So when Honorable Commission has come to Guwahati last time, they had very clearly mentioned in the month of February that please do not harass the people. So we have told our DOs to train their FSTs and SSTs to see the intention behind the cash.
উল্লেখযোগ্য যে অসমৰ 126জনীয়া বিধানসভাৰ কাৰ্যকাল 20 মে'ত অন্ত পৰিব। বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে ৰাজ্যৰ কেইবাখনো জিলাৰ আয়ুক্ত তথা নিৰ্বাচনী বিষয়াই কালি সকলো বিভাগৰ মুৰববী তথা খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। মাজুলী জিলা সংহত আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে আয়োজন কৰা সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া, অতিৰিক্ত আৰক্ষী অধীক্ষকসহ জিলা প্ৰশাসনৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকি এই বিষয়ে জানিবলৈ দিয়ে। জিলাখনত বিধানসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থা আৰু পদক্ষেপসমূহৰ বিষয়ে আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়তো আয়ুক্ত জয় শিৱানীয়ে সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে আসন্ন বিধানসভা নিৰ্বাচনৰ বিভিন্ন দিশ আৰু নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কীয় কেইবাটাও বিষয় উল্লেখ কৰে। এই সংবাদমেলত জিলা নিৰ্বাচনী বিষয়াৰ লগতে কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। চৰাইদেউ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়ুক্ত ডাঃ নেহা যাদৱে জিলাখনত নিৰ্বাচনী আচৰণ বিধি বলবৎ সম্পৰ্কে সংবাদমেল সম্বোধন কৰে। জিলাখনৰ 2টা বিধানসভা সমষ্টিত নিৰ্বাচনী কাম কাজ নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। জিলাখনৰ সোণাৰী বিধানসভা সমষ্টিত 207টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু মাহমৰা বিধানসভা সমষ্টিত 184টা কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। জিলাখনত শান্তিপূৰ্ণ, স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰশাসন সাজু বুলিও আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। বিশ্বনাথ জিলাৰ 3টা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত কালি জিলাখনৰ আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া লক্ষীনন্দন চহৰীয়াই এখন সংবাদমেলত অৱগত কৰে। জিলাখনত 517,425 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে। নিৰ্বাচন নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে জিলাখনত 17 মাণ্ডলিক বিষয়া আৰু 68 খণ্ড বিষয়া নিয়োগ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
লাউড স্পীকাৰ তেওঁলোকে ইউজ কৰিব নোৱাৰিব, গতিকে সময়ৰ ক্ষেত্ৰত সেইটো এটা বাধ্যবাধ্যতা। প্ৰশাসনৰ ফালৰ পৰা আমাৰ হেল্পলাইনৰ ব্যৱস্থা আছে, সেইটো হ'ল আমাৰ টোল ফ্ৰী নাম্বাৰ 1950, আৰু এটা নাম্বাৰ হ'ল আমাৰ 6000-9498-54। এইটো আমাৰ ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্টৰ নাম্বাৰ হয়, গতিকে এই নাম্বাৰটোতো আমাৰ 24/7 থাকিব। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ আৰু এটা সুন্দৰ ব্যৱস্থা আছে যিটোক চি ভিজিল এপ বুলি কোৱা হয়। আমাৰ এণ্ড্ৰইড বা iOS মানে আই মোবাইল ফোনত ডাউনলোড কৰিব পাৰি। সেই এপ্লিকেশ্যনৰ যোগেদি যিকোনো চিটিজেনে মডেল কোড অফ কণ্ডাক্ট ভায়লেশ্যনৰ তেওঁলোকে অডিঅ' বা ভিডিঅ' তেওঁলোকে সংগ্ৰহ কৰি পেলাই ৰিয়েল টাইমত তেওঁলোকে এইটো বস্তু আপলোড কৰিব পাৰে। আপলোড কৰাৰ লগে লগে তেতিয়া আমাৰ ফ্লাইং স্কুৱেড টীম যি আমাৰ ঘূৰি থাকিব তেওঁলোকক আমাৰ নডেল অফিচাৰৰ ফালৰ পৰা লগে লগে জনোৱা যাব।
ধেমাজি জিলাত কালি আয়ুক্ত ৰাহুল সুৰেশ জাবিৰে বৈঠকৰ পাছত সংবাদমেলযোগে জিলাখনত শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। সংবাদমেলত জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আইন শৃংখলাৰ দিশত আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে অৱগত কৰে। গোলাঘাট জিলাতো জিলা আয়ুক্ত পূবালী গোহাঁই আৰু আৰক্ষী অধীক্ষক ৰাজেন সিঙে সংবাদমেল সম্বোধন কৰে। শ্ৰীভূমি জিলাতো নিৰ্বাচনী আৰ্হি আচৰণবিধি বলবৎ হোৱাৰ লগে লগে জিলা প্ৰশাসনে নিৰ্বাচনী ব্যয় নিয়ন্ত্ৰণ, প্ৰচাৰ সামগ্ৰী প্ৰকাশ আৰু ৰাজনৈতিক পোষ্টাৰ আঁতৰোৱাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। বাক্সা জিলা প্ৰশাসনে জিলাখনত নিৰ্বাচন নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনা কৰাৰ বাবে প্ৰস্তুতি চলাইছে। কালি জিলা আয়ুক্ত ধীৰাজ খাউদে এখন সংবাদমেলত এই বিষয়ে সদৰি কৰে। জিলাখনৰ 502 ভোটগ্ৰহণ কেন্দ্ৰৰ 72 স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে বুলি তেওঁ কয়। জিলাখনৰ 2 বিধানসভা সমষ্টিত 4,2,328 গৰাকী ভোটদাতা আছে বুলিও তেওঁ জানিবলৈ দিয়ে।
নমিনেশ্যন দাখিলৰ শেষ তাৰিখ হ'ব 23 মাৰ্চ 2026 আৰু স্ক্ৰুটিনি হ'ব 24 মাৰ্চ 2026 আৰু প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলে উইথড্ৰয়েলৰ কাৰণে লাষ্ট ডেট নিৰ্ধাৰণ কৰা হৈছে 26 মাৰ্চ 2026 আৰু 9 এপ্ৰিল তাৰিখে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই কথাটো আপোনালোকে নিশ্চয় অৱগত হৈছে। আৰু এইবাৰ আমাৰ বাক্সা জিলাৰ অন্তৰ্গত 2 সমষ্টি ডিলিমিটেশ্যনৰ পিছত আমাৰ যি বাক্সা ST ৰিজাৰ্ভ আৰু মানাছ এই 2 সমষ্টিত আমাৰ ভোটগ্ৰহণ হ'ব। 2 সমষ্টি মিলি আমাৰ 502 আমাৰ ভোটগ্রহণ কেন্দ্ৰ আছে। মুঠ 344 লোকেশ্যনত এই 502 আমাৰ ভোটগ্ৰহণ কেন্দ্ৰ আমাৰ আছে। আমাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 4,02,328।
নিৰ্বাচন আয়োগে আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্য সচিবক কেইবাগৰাকীও ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াক জিলা নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তি দিয়াৰ নিৰ্দেশ দিছে। ৰাজ্যখনৰ নিৰ্বাচনী প্ৰস্তুতি পৰ্যালোচনা কৰি আয়োগে এই নিৰ্দেশ দিয়ে। এই অনুসৰি ডঃ পি উদয় প্ৰবীণক কোকৰাঝাৰৰ জিলা নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তিৰ নিৰ্দেশ দিয়া হৈছে। একেদৰে সৃষ্টি সিঙক মাজুলী, কিমনেই চাংচনক বাক্সাৰ, মধুসূদন নাথক চিৰাঙৰ আৰু জয় বিকাশক ওদালগুৰি জিলাৰ নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। এই বিষয়াকেইগৰাকীক আজি বিয়লি 3 বজাত জিলাকেইখনৰ সংশ্লিষ্ট দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ লগতে কেইবাখনো জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াক সাল সলনি কৰা হৈছে। মাজুলী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰূপে সোমালীন সুদৰ্শিনীক নিযুক্তি দিয়া হৈছে। আৰ শীতল কুমাৰক দক্ষিণ শালমাৰা, অঞ্চল চৌহানক শদিয়া, সুধাকৰ সিঙক চিৰাং আৰু মোহনলাল মীনাক ধেমাজিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। আজি দিনৰ 11 বজাৰ পূৰ্বে জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক নিজৰ দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কালি দিছপুৰত অনুষ্ঠিত সংবাদমেলত ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেল আৰু নিৰ্বাচনৰ বাবে নিযুক্ত অসম আৰক্ষীৰ নডেল বিষয়া অখিলেশ সিঙে নিৰ্বাচনৰ সময়ছোৱাত আইন শৃংখলা ৰক্ষাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কেও প্ৰকাশ কৰে। তেওঁলোকে কয় যে এই নিৰ্বাচন পৰিচালনাৰ বাবে 1,50,546 বিষয়া নিয়োগ কৰা হ'ব। তদুপৰি 74,605 নিৰাপত্তা বিষয়া নিয়োগ কৰা হ'ব। ভোটগ্ৰহণৰ বাবে 39,358 EVMৰ প্ৰয়োজন হ'ব যদিও নিৰ্বাচন বিভাগে 42,297 EVM সাজু কৰি ৰাখিছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে CPIM দলে কালি 2 সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। দলটোৱে এখন সংবাদমেলযোগে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ বাবে মনোৰঞ্জন তালুকদাৰক আৰু গোৰেশ্বৰ সমষ্টিৰ বাবে বাপুৰাম বড়োক প্ৰাৰ্থিত্ব দিয়াৰ কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ, অসম জাতীয় পৰিষদ, CPIM, APHLC আৰু CPIML দলৰ মাজত আসন বুজাবুজি সম্পন্ন হৈছে। ইয়াৰ পূৰ্বে আম আদমী পাৰ্টীয়ে 14 সমষ্টিৰ বাবে তালিকা ঘোষণা কৰিছে। কংগ্ৰেছ দলেও 2 প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে। AIUDF দলে 9 প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। ৰাইজৰ দলেও 11 প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে। বিজেপিয়ে কাইলৈ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে জানিবলৈ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি বিজেপিৰ প্ৰাৰ্থী তালিকাত কেইবাখনো নতুন মুখ থাকিব। বৰাক উপত্যকাৰ 10 সমষ্টিত বিজেপি আৰু 3 সমষ্টিত অগমৰ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। দেশৰ নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ বাবে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া মনজিৎ সিঙক কালি বিশেষ পৰ্যবেক্ষকৰূপে নিযুক্তি দিছে। বিষয়াগৰাকীয়ে অসমৰ নিৰ্বাচনৰ সমগ্ৰ দিশ পৰ্যবেক্ষণৰ লগতে সমষ্টিসমূহত নিৰ্বাচনী কাৰ্যকলাপৰ ওপৰত দৃষ্টি ৰাখিব। ৰাজ্যিক নিৰ্বাচন আয়োগৰ সহযোগত তেওঁ বিধানসভা নিৰ্বাচনৰ পুংখানুপুংখভাৱে পৰ্যবেক্ষণ আৰু নিৰ্বাচনী বিধি উলংঘা বিষয়টো গুৰুত্ব সহকাৰে চোৱা চিতা কৰিব। এই সময়ছোৱাত কোনো লোকে নিৰ্বাচনী বিধি উলংঘাৰ চেষ্টা কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন ঠাইত যোৱা নিশা অহা ধুমুহাত বিস্তৰ ক্ষতি হয়। তামোলপুৰ জিলাত মাজনিশা অহা ধুমুহাজাকে কুমাৰীকাটা, খৈৰাণী, আঙাৰকাটা, খৈৰাবাৰী, নাৰায়ণপুৰ, কাউলি, নাগৰিজুলি, ঢেকীপোটাকে ধৰি বিস্তীৰ্ণ অঞ্চলত বহু লোকৰ ঘৰ দুৱাৰ ক্ষতি কৰে। ধুমুহাত তামোল নাৰিকলকে ধৰি বিভিন্ন লাগনি গছ ভাগি পৰাৰ ফলত সাধাৰণ ৰাইজ আৰ্থিক লোকচানৰ সন্মুখীন হৈছে। জিলাখনৰ গোৰেশ্বৰ সমষ্টিৰ বিভিন্ন ঠাইত ধুমুহাত গছ উভালি পৰাৰ ফলত যাতায়াত ব্যাহত হৈছে। ধুমুহাত বিদ্যুতৰ খুঁটা উভালি পৰাৰ লগতে তাঁৰ ছিগাত জিলাখনৰ বিভিন্ন ঠাইত বিদ্যুতৰ সংযোগ বিচ্ছিন্ন হৈছে। পশ্চিম কাৰ্বি আংলং জিলাতো পুৱতি নিশা অহা ধুমুহাজাকত ঘৰ দুৱাৰ ভগাৰ লগতে বৃহৎ আকাৰৰ গছ উভালি বিস্তৰ ক্ষতি হয়। ইতিমধ্যে জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ক্ষয় ক্ষতিৰ বুজ লবলৈ বিভিন্ন স্থানলৈ যাত্ৰা কৰিছে। বিয়লি পৰলৈকে এই সন্দৰ্ভত বিতং তথ্য পোৱা যাব বুলি আমাৰ জিলাখনৰ সংবাদদাতাই জানিবলৈ দিছে। কাছাৰ জিলাতো যোৱা দুদিনত ধুমুহা বতাহ আৰু বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। শিলচৰ চহৰৰ অম্বিকাপট্টি, শ্বিলংপট্টি, বিলপাৰ, বিবেকানন্দ ৰোড, কলেজ ৰোডকে ধৰি কেইবাটাও অঞ্চলত বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। ফ্ৰান্সত আজি অৰ্লিন্স মাষ্টাৰ্ছ ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হ'ব। প্ৰতিযোগিতাত জ্যেষ্ঠ খেলুৱৈ কিদাম্বি শ্ৰীকান্ত তথা উদীয়মান খেলুৱৈ আয়ুষ ছেট্টি আৰু তানভি শৰ্মাই ভাৰতৰ প্ৰত্যাশাৰ ভাৰ বহন কৰিব। অৱশ্যে বিগত সপ্তাহত অনুষ্ঠিত ছুইছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ সময়ত হোৱা কান্ধৰ আঘাতৰ বাবে এইচ এছ প্ৰণয়ে অৰ্লিন্স মাষ্টাৰ্ছৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে। দেশৰ তাৰকা খেলুৱৈদ্বয় লক্ষ্য সেন আৰু পি ভি সিন্ধুৱেও এই প্ৰতিযোগিতাখনত অংশ লোৱাৰ পৰা বিৰত আছে। প্ৰতিযোগিতাৰ মিক্সড ডাবলছত তানিছা ক্ৰাষ্টো আৰু ধ্ৰুৱ কাপিলাই দেশলৈ সন্মান কঢ়িয়াই অনাৰ আপ্ৰাণ প্ৰয়াস চলাব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰজন্মা চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
কৰিখেলাৰ সাধুৰ বাবে গল্পকাৰ উপন্যাসিক দেৱব্ৰত দাসক অসমীয়া ভাষাত 2025 বৰ্ষৰ সাহিত্য একাডেমী বঁটা আৰু বড়ো ভাষাত সহায়চুলি ব্ৰহ্মক 2025 বৰ্ষৰ সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে। অসমীয়া প্ৰতিদিন দি আছাম ট্ৰিবিউনৰ লগতে আন আন কাকতসমূহে এই বাতৰিৰ প্ৰথম পৃষ্ঠাত স্থান দিছে। কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি দলীয় নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে কংগ্ৰেছত অগ্নিযোগৰ ফিৰিঙতি প্ৰদ্যুৎ শিৰোনামেৰে মুখ্য বাতৰিৰ স্থান দিছে। বাতৰিটো দৈনিক জনমভূমি কাকতেও গুৰুত্ব দিছে। ৰাজ্যত নিৰ্বাচনী অধিসূচনা জাৰিৰ পিছদিনাই নিৰ্বাচন আয়োগে বিটিচিৰ 4 জিলাৰ জিলা আয়ুক্তক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বদলি কৰাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। কাইলৈ বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ বাতৰি অসম কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব দিছে। দেশৰ নিৰ্বাচন আয়োগে ৰাজ্যৰ নিৰ্বাচনৰ বাবে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া মনজিৎ সিঙক বিশেষ পৰ্যবেক্ষক ৰূপে নিযুক্তি দিয়াৰ বাতৰি দ্য টাইমছ অব ইণ্ডিয়া কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $100 অধিক হোৱাৰ বাবে সামগ্ৰী প্ৰস্তুতকাৰী ব্যৱসায়ী কোম্পানী আদি বিপদৰ সন্মুখীন হোৱাৰ এটা বাতৰি দৈনিক অসম কাকতে ইৰাণ যুদ্ধৰ ভয়ানক প্ৰভাৱ জি এছ টিৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। ওৱান বেটেল আফটাৰ এনাডাৰ চলচ্চিত্ৰখনে 98 অস্কাৰ বঁটাত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান অৰ্জন কৰাৰ বাতৰি দ্য চেণ্টিনেল, নিয়মীয় বাৰ্তা কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। এতিয়া হওক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ প্ৰজন্ম। ৰেল মন্ত্ৰালয়ৰ 2026-27 বৰ্ষৰ অনুদানৰ বাবে দাবী সন্দৰ্ভত লোকসভাত কালি আৰম্ভ হোৱা আলোচনা আজি পুনৰ অনুষ্ঠিত হোৱাৰ লগতে ভোট গ্ৰহণো কৰা হ'ব। কালি আলোচনাৰ আৰম্ভণি কৰি কংগ্ৰেছৰ তাৰিক আনোৱাৰে চৰকাৰে নিজৰ লক্ষ্য পূৰণত ব্যৰ্থ হৈছে বুলি অভিযোগ তোলে। তেওঁ কয় যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 337 ষ্টেচনৰ ভিতৰত মাত্ৰ 160 ষ্টেচনতহে নৱীকৰণৰ কাম সম্পন্ন হৈছে। বিজেপিৰ গণেশ সিঙে ইয়াৰ উত্তৰত কয় যে বিগত 10 দেশৰ ৰেলপথত উল্লেখযোগ্য পৰিৱৰ্তন হৈছে আৰু এই ৰেলসেৱা খণ্ডত নতুন প্ৰযুক্তি প্ৰৱৰ্তন কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনিৰে 2 বৰষুণৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 চেলছিয়াছ আৰু সৰ্বনিম্ন 19 চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল আৰু মেঘালয়ৰ কিছু কিছু অঞ্চলত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ কালি অসম বিধানসভা নিৰ্বাচনৰ বাবে ৰাজপত্ৰিত অধিসূচনা জাৰি, 23 মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম দিন। ৰাজপত্ৰিত অধিসূচনা জাৰি কৰাৰ পাছতে বিভিন্ন জিলা প্ৰশাসনৰ কঠোৰ নীতি নিৰ্দেশনা। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত 10 শীৰ্ষ আৰক্ষী আৰু প্ৰশাসনিক বিষয়াৰ বদলি। ৰাজ্যৰ বিভিন্ন ঠাইত ধুমুহাত বিস্তৰ ক্ষয় ক্ষতি আৰু কিদাম্বি শ্ৰীকান্তৰ অংশগ্ৰহণেৰে ফ্ৰান্সত আজি অৰ্লিন্স মাষ্টাৰ্ছ ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষতিক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।